আদিপুস্তক 7 অধ্যায় জলপ্লাবন। তাৰ পাছত জিহুৱাই নোহক কলে, তুমি আৰু তোমাৰ পৰিয়ালৰ সকলোৱে জাহাজত উঠাগৈ, কিয়নো মোৰ দৃষ্টিত এই কালৰ লোকসকলৰ মাজত কেৱল তুমিয়েই ধাৰ্মিক হৈ আছা। তুমি তোমাৰ লগত প্ৰতিবিধ হুচি পখুৰ মতা মাইকী হাতোটা হাতোটা আৰু অখুচি পখুৰ মতা মাইকী এযোৰ এযোৰকৈ আনিবা। আকাশত উৰি ফুৰা চৰাইবোৰৰ মতা মাইকী হাতোটা হাতোটা তোমাৰ লগত ল'বা। পৃথিৱীৰ ওপৰত সেইবোৰ বংশ জীয়াই ৰাখিবলৈ তুমি ইয়াকে কৰিবা। সাত দিনৰ পাছত মই দিনে ৰাতিয়ে 40 দিনলৈকে পৃথিৱীৰ ওপৰত বৰষুণ বৰষাম, আৰু মই সৃষ্টি কৰা সকলোবোৰ জীৱকুলকে পৃথিৱীৰ পৰা উচ্ছন্ন কৰিম। জিহুৱাৰ আজ্ঞা অনুসাৰে নোহে সকলোকে কৰিলে। পৃথিৱীত জলপ্লাৱন হোৱাৰ সময়ত নোহৰ বয়স আছিল 600 বছৰ। জলপ্লাৱনৰ পৰা ৰক্ষা পাবৰ কাৰণে নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ পুত্ৰসকল আৰু তেওঁলোকৰ ভাৰ্যাসকল জাহাজত উঠিল। হুচি আৰু অখুচি পশু, চৰাই আৰু মাটিত বগাই ফুৰা সকলোবিধ জন্তুৰ মতা মাইকী জোৰ জোৰকৈ নোহৰ ওচৰলৈ আহিল, আৰু ঈশ্বৰে আজ্ঞা দিয়াৰ দৰে সেইবোৰ জাহাজত উঠিল। 7 দিনৰ পাছত পৃথিৱীত জলপ্লাৱন হ'বলৈ ধৰিলে। নোহৰ বয়স যেতিয়া 600 বছৰ হৈছিল, সেই বছৰৰ 2 মাহৰ 17 দিনৰ দিনা ভূগৰ্ভস্থৰ সকলো ভুমুক ফুটি পানী ওলাবলৈ ধৰিলে, আৰু আকাশৰ খিৰিকীবোৰ মুকলি হ'ল। 40 দিন আৰু 40 ৰাতি পৃথিৱীত বৰষুণ হ'ল। যিদিনা বৰষুণ পৰিবলৈ আৰম্ভ কৰিলে, সেইদিনা নোহ, তেওঁৰ ভাৰ্যা, তেওঁৰ 3জন পুত্ৰ ছেম, হাম, জেফত আৰু 3গৰাকী পুত্ৰ বোৱাৰী জাহাজত গৈ উঠিল। তেওঁলোকৰ লগত বিধে বিধে সকলো বনৰীয়া পশু আৰু ঘৰচীয়া পশু, বিধে বিধে মাটিত বগাই ফুৰা সকলো প্ৰাণী আৰু সকলোবিধ চৰাই চিৰিকটিও উঠিল। শ্বাস প্ৰশ্বাস লৈ জীয়াই থকা সকলো প্ৰাণী এযোৰ এযোৰকৈ নোহৰৰ ওচৰলৈ আহি জাহাজত সোমাল। ঈশ্বৰে তেওঁক যেনেদৰে আজ্ঞা দিছিল, সেই অনুসাৰে সকলো প্ৰাণীৰে মতা আৰু মাইকী জাহাজত সোমালগৈ। তাৰ পাছত জিহুৱাই জাহাজৰ দুৱাৰ বন্ধ কৰি দিলে। তাৰ পাছত 40 দিনলৈকে পৃথিৱীৰ ওপৰত জলপ্লাৱনৰ পানী বাঢ়ি যাবলৈ ধৰিলে। পানী বাঢ়ি যোৱাত জাহাজখন মাটিৰ পৰা দাং খাই পানীত উপঙি উঠিল। পৃথিৱীৰ ওপৰত পানী বাঢ়ি বাঢ়ি গৈ থাকিল, আৰু সোঁত প্ৰবলৰূপে প্লাৱিত হোৱাত জাহাজখন পানীত উপঙিবলৈ ধৰিলে। পৃথিৱীৰ ওপৰত পানী কেৱল বাঢ়িয়ে থাকিল। সমুদায় আকাশৰ তলত থকা সকলো ওখ ওখ পৰ্বত ডুব গ'ল। পাহাৰ পৰ্বতবোৰ ডুব গৈ 15 হাত ওপৰলৈকে পানী উঠিল। পৃথিৱীৰ ওপৰত থকা সকলো জীৱিত প্ৰাণীৰে মৃত্যু হ'ল। চৰাই চিৰিকটি, ঘৰচীয়া আৰু বনৰীয়া পশু, মাটিৰ ওপৰত জাক পাতি ঘূৰি ফুৰা কীট পতংগ আৰু সকলো মানুহৰে মৃত্যু হ'ল। শুকান মাটিৰ ওপৰত থকা সকলো প্ৰাণীৰে অৰ্থাৎ শ্বাস প্ৰশ্বাস লৈ জীয়াই থকা আটাই প্ৰাণীৰে মৃত্যু হ'ল। এইদৰে পৃথিৱীৰ উপৰিভাগত থকা সকলো প্ৰাণীকে নিঃশেষ কৰা হ'ল। মানুহকে আদি কৰি ডাঙৰ ডাঙৰ পশু, বগাই ফুৰা প্ৰাণী আৰু আকাশৰ চৰাইবোৰক উচ্ছন্ন কৰা হ'ল। কেৱল নোহ আৰু তেওঁৰ লগত যিসকল জাহাজত থাকিল, সেইসকলহে জীয়াই থাকিল। এইদৰে পৃথিৱীৰ ওপৰত 150 দিনলৈকে জলপ্লাৱন হৈ আছিল।